আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসমে 2030 চনৰ ভিতৰত 3000 মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ কালি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপ মন্ত্ৰী য়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ বিভিন্ন দিশ আৰু অসম তথা কেৰিয়াৰ ষ্টাৰ্টআপ গোটসমূহৰ মাজত সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে। পাছত তেওঁ দক্ষিণ কোৰিয়াৰ ছিলিকন ভেলী হিচাপে খ্যাত পাংগিউ ষ্টাৰ্টআপ চৌহদো পৰিদৰ্শন কৰে। ডঃ শৰ্মাই লগতে ছেমি কণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ সৈতে জড়িত প্ৰতিষ্ঠান ছিউল ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নতুনকৈ গঢ়ি উঠা ছেমি কণ্ডাক্টৰ খণ্ডত যোগদান কৰিবলৈ আহান জনায়। দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি জাপানলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে তেওঁৰ কোৰিয়া ভ্ৰমণ ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰিছে। জাপান ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। অসমৰ চাহবাগিচা অঞ্চলত স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে আজি 354খন চাহবাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই চাহবাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আজি বিয়লি দিছপুৰত এই চুক্তি স্বাক্ষৰ কৰিব। এই স্বাস্থ্য প্ৰতিষ্ঠানসমূহত পৰ্যাপ্ত ঔষধ, ৰোগ চিনাক্তকৰণৰ সা সুবিধাৰ লগতে অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাসমূহ ৰখা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত সামূহিক স্বাস্থ্য বিষয়াসকলে চাহবাগিচা চিকিৎসালয়ৰ চিকিৎসা বিষয়াসকলৰ সহযোগত সেই অঞ্চলৰ বাসিন্দাসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱস্থা কৰিব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা 30জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলটোৱে প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰৰ গুৰু আসনত মাজুলীৰ পৰা নিয়া ভাগৱত স্থাপন কৰে। ভকত বৈষ্ণৱৰ নাম প্ৰসংগ, গায়ন বায়ন, খোল তালৰ ধ্বনিৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অহা 29 জানুৱাৰীত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত সত্ৰখনৰ 40গৰাকী বৈষ্ণৱে কুম্ভমেলালৈ যাত্ৰা কৰিব। দলটোৱে শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় নাট পৰিৱেশন কৰিব। সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক সাংস্কৃতিক সংঘৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাটবাসী ৰাইজৰ সহযোগত কালিৰে পৰা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বহিৰাষ্ট্ৰ, থাইলেণ্ড, ম্যানমাৰৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা অঞ্চলটোৰ প্ৰতিনিধিসকলে এই অনুষ্ঠানত অংশ লৈছে। কালি পুৱা মহোৎসৱৰ তোৰণ উদ্বোধনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত টাই আহোম জাতীয় সংগীত পৰিৱেশন কৰাৰ লগতে ম্যানমাৰ আৰু থাইলেণ্ডৰ প্ৰতিনিধিসকলে নিজৰ লোকসংগীত পৰিৱেশন কৰে। কালিৰ অনুষ্ঠানতে টাই আহোম শিল্পী জীৱেশ্বৰ মোহনে মহোৎসৱৰ শীৰ্ষ গীতটি উন্মোচন কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নগাঁও শাখাৰ উদ্যোগত কালি নগাঁৱত জিলাভিত্তিক এদিনীয়া বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয়। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে পৰিচালনা কৰা এই সমাৰোহত জিলাখনৰ 9টা শিক্ষাখণ্ডৰ পৰা অহা নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ মাজত জিলাভিত্তিক প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হয়। দীৰ্ঘম্যাদী উন্নয়নৰ বাবে পৰম্পৰাগত বিজ্ঞান পদ্ধতি শীৰ্ষক এই প্ৰকল্প প্ৰস্তুত প্ৰতিযোগিতা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক দুটা শাখাত অনুষ্ঠিত হয়। মাধ্যমিক পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত বিবি হাঞ্চাৰীয়া বিদ্যালয়, লাওখোৱা হাইস্কুল দল আৰু মুক্তিৰামপুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলৰ প্ৰকল্পকেইটা ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হয়। বিয়লি অনুষ্ঠিত বঁটা বিতৰণী সভাত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা লাভ কৰা মুঠ 9গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ, ট্ৰফি আদিৰে পুৰস্কৃত কৰা হয়। শিৱসাগৰ জিলাৰ নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত কালিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই মহোৎসৱৰ বিশ্ববিদ্যালয়খনৰ অধীনৰ 60খন মহাবিদ্যালয়ৰ 1400গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে। পৰহিলৈ এই অনুষ্ঠানৰ সামৰণি পৰিব। মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে সহ বিদ্যায়তনিক শিক্ষাক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আজি ছাত্ৰ ছাত্ৰীৰ মাজত এখন বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। বিদ্যালয়ৰ পৰ্যটন শুশ্ৰূষা আৰু ৰিটেইল বিভাগৰ উদ্যোগত আয়োজিত এই বাণিজ্য মেলাখন আজি পুৱা 9:30 বজাত বিদ্যালয়ৰ সমীপত আউনীআটী সত্ৰৰ বাহিৰ কৰাপাতৰ সন্মুখত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।